أَلَمْ تَرَ إِلَى الَّذِينَ قِيلَ لَهُمْ كُفُّوا أَيْدِيَكُمْ وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ فَلَمَّا كُتِبَ عَلَيْهِمُ الْقِتَالُ إِذَا فَرِيقٌ مِنْهُمْ يَخْشَوْنَ النَّاسَ كَخَشْيَةِ اللَّهِ أَوْ أَشَدَّ خَشْيَةً وقالوا ربنا لما كتبت علينا القتال لولا أخرتنا إلى أجل قريب قل متاع الدنيا قليل والآخرة خير لمن اتقى ولا تظلمون فتيلا
যিসকলক কোৱা হৈছিল তোমালোকে নিজৰ হাত সংবৰণ কৰা, চালাত কায়েম কৰা আৰু জাকাত প্ৰদান কৰা। তাৰপিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ'ল, তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা উচিত অথবা তাতোকৈ বেছি ভয় কৰিছিল আৰু কৈছিল, হে আমাৰ প্ৰতিপালক, আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা? আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা? কোৱা, পাৰ্থিৱ ভোগবিলাস অতি সামান্য আৰু যিয়ে তাকো অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণো অন্যায় কৰা নহ'ব।